হিতুপদেশ আঠ অধ্যায় প্ৰজ্ঞাৰ বৰ্ণনা আৰু নিমন্ত্ৰণ। প্ৰজ্ঞাই জানো নকয়, সুবুদ্ধিয়ে জানো উচ্চ স্বৰে নকয়। বাটৰ কাষৰ ওখ ঠাইত চাৰিআলিত প্ৰজ্ঞা থিয় হয়। তাৰ উপৰিও নগৰৰ প্ৰৱেশস্থানত আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়, হে লোকসকল, মই তোমালোকক মাতিছো আৰু মানৱ জাতিৰ সন্তানসকলৰ বাবে মই উচ্চ স্বৰে কওঁ। যিসকল শিক্ষিত নহয় তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘীণ কৰে তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত। শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলো তেতিয়া মই সত্য কথা কওঁ, কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয় আৰু মোৰ উঠে দুষ্টতা ঘীণ কৰে। মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ, সেইবোৰৰ মাজত বিকৃত বা বিভ্ৰান্তিজনক বিষয়ৰ কথা নাথাকে। যিসকলে বুজি পায় তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট, যিসকলে জ্ঞান লাভ কৰে তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য। ৰূপতকৈ মোৰ শিক্ষা আৰু শুদ্ধ শুনতকৈও জ্ঞান গ্ৰহণ কৰা, কিয়নো প্ৰজ্ঞা পদ্মৰ আগতকৈও উত্তম। তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি। মই প্ৰজ্ঞাই সুবুদ্ধিৰে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ। যিহুৱাক ভয় কৰাই দুষ্টতাক ঘীণ কৰা হয়। মই অহংকাৰ, গৰ্ব, কুপথ আৰু বিপদগামী কথা ঘীণ কৰোঁ। মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্ৰজ্ঞা আছে, সূক্ষ্ম দৃষ্টি আৰু পৰাক্ৰম মোৰেই। মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে সেই সকলো মোৰেই। অধিপতি, অভিজাত আৰু যিসকলে ন্যায়েৰে শাসন কৰে সেইসকলে মোৰ দ্বাৰাই কৰে। যিসকলে মোক প্ৰেম কৰে ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্ৰহে বিচাৰে তেওঁলোকে মোক বিচাৰি পায়। ঐশ্বৰ্য আৰু মান মৰ্যাদা মোৰ লগতে আছে, এনেকি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে। শুনতকৈ আৰু শুদ্ধ শুনতকৈও মোৰ ফল উত্তম, শুদ্ধ ৰূপতকৈও মই যি উৎপন্ন কৰোঁ সেয়া উত্তম। মই যি পথেৰে যাওঁ সেই পথ শুদ্ধ, সেই পথে ন্যায়লৈ লৈ যায়। সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম। যিহুৱাই আৰম্ভণিৰে পৰা মোক সৃষ্টি কৰিলে পূবৰ দৰেই তেওঁৰ প্ৰথম কাৰ্য, অনাদিকালৰ পৰা পৃথিৱীৰ আৰম্ভণিৰে পৰা মই স্থাপিত হৈ আছো। মহাসাগৰৰ আগতে আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে মোক জন্ম দিয়া হৈছিল, পৰ্বতবোৰ স্থাপন হোৱাৰ আগতে আৰু পাহাৰবোৰৰ পূৰ্বেই মোৰ জন্ম হৈছিল। যিহুৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টি কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্ৰথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল, তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে মই সেই ঠাইত আছিলোঁ, তেওঁ যেতিয়া আকাশমণ্ডল স্থাপন কৰিছিল আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল তেতিয়া মই সেই ঠাইত আছিলোঁ। সাগৰ সীমা নিৰূপণ কৰাৰ আগেৰে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাবিত নহয়। আৰু যেতিয়া তেওঁ পৃথিৱীৰ মূল কোট স্থাপন হ'ব আদেশ দিছিল তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাছত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্ৰশংসা কৰিছিলোঁ। মই তেওঁৰ সমগ্ৰ পৃথিৱীত প্ৰশংসা কৰিছিলোঁ আৰু মানৱ জাতিৰ মাজত মোৰ আনন্দ হৈছিল। এতিয়া সেই মোৰ পুত্ৰসকল, মোৰ কথা শুনা, কাৰণ যিসকলে মোৰ পথত চলে তেওঁলোক আনন্দিত হ'ব। মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা, ইয়াক অৱজ্ঞা নকৰিবা। যিজনে মোৰ কথা শুনে তেওঁ আনন্দিত হ'ব, মোৰ দুৱাৰত প্ৰতিদিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব। কাৰণ যিজনে মোক বিচাৰি পায় তেওঁ জীৱন পায় আৰু তেওঁ জিহুৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। কিন্তু যিজনে মোক বিচাৰি নাপায় তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘৃণ কৰে তেওঁলোকে মৃত্যুক ভাল পায়।